এয়া আকাশবাণী গুৱাহাটী পুৱাৰ উজনি অসমৰ বাতৰি কৈছো মনজিত গগৈ। চাৰিদিনীয়া কাৰ্যসূচীৰে কালিৰে পৰা দিছপুৰত অনুষ্ঠিত পঞ্চদশ অসম বিধানসভাৰ বাজেট অধিৱেশনত আজি 2026-27 বৰ্ষৰ অন্তৱৰ্তী লেখানুদান উত্থাপন কৰা হ'ব। সমাগত বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত পূৰ্ণাংগ বাজেটৰ সলনি বিত্তমন্ত্ৰী অজন্তা নেওগে লেখানুদান দাখিল কৰিব। বাজেট অধিৱেশনত পৰৱৰ্তী 3 বা 6 মাহ ৰাজ্যখন চলিবৰ বাবে প্ৰয়োজনীয় পুঁজিত মঞ্জুৰি দিয়া হ'ব। উল্লেখযোগ্য যে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ ভাষণেৰে কালি অসম বিধানসভাৰ অধিৱেশন আৰম্ভ হয়। ৰাজ্যপালগৰাকীয়ে নিজৰ ভাষণত অসমৰ অৰ্থনৈতিক যাত্ৰা পথৰ বিষয়ে আলোকপাত কৰে। ৰাজ্যৰ মুঠ ঘৰুৱা উৎপাদন 2025-26 বিত্তীয় বৰ্ষত 7 লাখ কোটি টকা অতিক্ৰম কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে। বিধানসভাৰ অন্তিমখন বাজেট অধিৱেশনৰ কাম কাজ আৰম্ভ হোৱাৰ সময়তে কংগ্ৰেছ, AUDF, ৰাইজৰ দল, CPIMৰ সদস্যসকলে সদনৰ মজিয়ালৈ উঠি আহি শ্লোগান দিয়াৰ লগতে প্লে কাৰ্ড প্ৰদৰ্শন কৰে। বিৰোধী সদস্যসকলে অধ্যক্ষৰ আসনৰ সন্মুখত বহি ৰাজ্যপালৰ ভাষণৰ প্ৰতিবাদ সাব্যস্ত কৰে। ৰাজ্যপালৰ ভাষণৰ পাছতেই অধ্যক্ষই দিনৰ 12 বজালৈ বিধানসভাৰ কাম কাজ স্থগিত ঘোষণা কৰে। 12 বজাত সদন পুনৰ মিলিত হোৱাত বিত্তমন্ত্ৰী অজন্তা নেওগে বিত্ত বিভাগৰ দুখন ৰাজপত্ৰিত অধিসূচনাৰ লগতে 2022-23 আৰু 2023-24 বিত্তীয় বৰ্ষৰ প্ৰশাসনীয় প্ৰতিবেদন দাখিল কৰে। ইয়াৰ পাছতে মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে উত্তৰ লক্ষীমপুৰ বিশ্ববিদ্যালয় সংশোধনী অধ্যাদেশ 2026 আৰু মন্ত্ৰী যোগেন মোহনে সমবায় বিভাগৰ 2024-25 বিত্তীয় বৰ্ষৰ বাৰ্ষিক প্ৰশাসনীয় প্ৰতিবেদন দাখিল কৰে। মন্ত্ৰী নন্দিতা গাৰলুচাই ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ 2023-24 বিত্তীয় বিভাগৰ প্ৰশাসনীয় প্ৰতিবেদন আৰু মন্ত্ৰী প্ৰশান্ত ফুকনে 2024-25 বিত্তীয় বৰ্ষৰ প্ৰশাসনীয় প্ৰতিবেদন দাখিল কৰে। ইয়াৰ পাছতে ৰাজ্যপালৰ ভাষণৰ ওপৰত ধন্যবাদসূচক প্ৰস্তাৱ উত্থাপন আৰু সমৰ্থন কৰা হয়। মন্ত্ৰী অজন্তা নেওগে 2025-26 বৰ্ষৰ মঞ্জুৰিৰ বাবে পৰিপূৰক দাবী আৰু বিনিয়োজনসমূহ উত্থাপন কৰে। ইয়াৰ পাছতেই বিধানসভাৰ কালিৰ দিনটোৰ কাৰ্যক্ৰমণিকাৰ অন্ত পৰে। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ দ্বিতীয় পৰ্যায়ৰ অধীনত আজি ডিফুত কাৰ্বি আংলং, ডিমা হাছাও আৰু পশ্চিম কাৰ্বি আংলঙৰ মুঠ 1,946 গৰাকী উদ্যোগীৰ মাজত প্ৰথম কিস্তিৰ ধনৰাশি বিতৰণ কৰা হ'ব। এই উপলক্ষে ডিফুৰ KASA ক্ৰিকেট ষ্টেডিয়ামত আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। অনুষ্ঠানত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডঃ তুলিৰাম ৰংহাং আৰু মন্ত্ৰী নন্দিতা গাৰলুচাই অংশ ল'ব। আঁচনিখনৰ দ্বিতীয় পৰ্যায়ত কাৰ্বি আংলং জিলাৰ 1,002 গৰাকী, ডিমা হাছাৰ 487 গৰাকী আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ 457 গৰাকী উদ্যোগীৰ মাজত আৰ্থিক সাহায্য বিতৰণ কৰা হ'ব। কাৰ্বি জনগোষ্ঠীৰ কলাকৃষ্টিৰ সংৰক্ষণ, প্ৰচাৰ আৰু প্ৰসাৰৰ লক্ষ্যৰে কালিৰে পৰা কাৰ্বি আংলং জিলাৰ ডিফুৰ সমীপৰ তাৰালংছত 5-দিনীয়া কাৰ্যসূচীৰে 52 সংখ্যক কাৰ্বি যুৱ মহোৎসৱ অনুষ্ঠিত হৈছে। কাৰ্বি লোকনৃত্য, গীত, সাজপাৰ আৰু পৰম্পৰাগত খেল ধেমালিৰ সংৰক্ষণ, সংবৰ্ধন আৰু প্ৰসাৰৰ বাবে কাৰ্বি সাংস্কৃতিক সমাজৰ উদ্যোগত এই যুৱ মহোৎসৱৰ আয়োজন কৰি অহা হৈছে। কালি আৰম্ভণিতেই 450 শিল্পীৰ অংশগ্ৰহণেৰে সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। এইবাৰ কাৰ্বি যুৱ মহোৎসৱত খিলঞ্জীয়া ৰন্ধনশৈলী, খাদ্য সম্ভাৰ, বাঁহ বেতৰ শিল্পৰ প্ৰদৰ্শনী আদিৰ আয়োজন কৰা হৈছে। জিলাখনৰ কাৰ্বি সাংস্কৃতিক সমাজৰ মাণ্ডলিক সমিতিৰ উপৰি অৰুণাচল প্ৰদেশ, মেঘালয় তথা অসমৰ ডিমা হাছাও, নগাঁও, হোজাই আৰু বিশ্বনাথ জিলাৰ মাণ্ডলিক সমিতিৰ যুৱক যুৱতীসকলে এই মহোৎসৱত অংশ লৈছে বুলি উদ্যোক্তাসকলে জনাইছে। এই মহোৎসৱ সন্দৰ্ভত এয়া কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডঃ তুলিৰাম ৰংহাঙৰ মন্তব্য।
জাতি জনগোষ্ঠী ইয়াত আহি বিদেশৰ পৰা আহিছে, তেওঁলোকৰ ইয়াত চাবলৈ আহিছে আমাৰ কলা সংস্কৃতি। গতিকে আমাৰ ভাৰতৰ ভিতৰত অলৱেজ আমাৰ এথেনিক ফেষ্টিভেলটো আমাৰ কাৰ্বিসকলৰ, সেই কাৰ্বি যুৱ মহোৎসৱটো যাতে সকলোৱে আমাক আশীৰ্বাদ দিয়ে, আমাক যাতে সেই 4 দিন কাৰ্যসূচী সকলোৱে সহায়িতা কৰে।
কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কালি ডিব্ৰুগড়ৰ মানকটা খেলপথাৰত কাইলৈ হ'বলগীয়া বিজেপিৰ পৃষ্ঠাপ্ৰমুখ সন্মিলনৰ প্ৰস্তুতিৰ বুজ লয়। দলটোৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনে অংশগ্ৰহণ কৰিবলগীয়া এই সন্মিলনৰ প্ৰস্তুতিৰ বুজ লৈ শ্ৰীসোণোৱালে দলীয় কৰ্মকৰ্তাসকলক উৎসাহিত কৰে। সভাস্থলী পৰিদৰ্শন কৰাৰ সময়ত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ লগত বিজেপিৰ অসম ৰাজ্যিকৰ প্ৰভাৰী হৰীশ দ্বিবেদী, ৰাজ্যিক কমিটীৰ সম্পাদক ঋতুপৰ্ণ বৰুৱাকে ধৰি কেইবাজনো ৰাজ্যিক নেতা উপস্থিত থাকে। অসম গণ পৰিষদৰ মাজুলী জিলা সমিতিৰ উদ্যোগত জিলাখনৰ গড়মূৰৰ বংশী গোপাল নাট্য মন্দিৰত কালি দলটোৰ বুথ সন্মিলন অনুষ্ঠিত হয়। অগপৰ জ্যেষ্ঠ নেতা তথা সাংসদ ফণীভূষণ চৌধুৰী আৰু বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই এই সন্মিলনত অংশগ্ৰহণ কৰে। সন্মিলনত অগপৰ মাজুলী বিধানসভা সমষ্টি সমিতিৰ সভাপতি ব্ৰজেন গামৰ লগতে দলটোৰ কেইবাগৰাকীও কেন্দ্ৰীয় বিষয়ববীয়াই অংশগ্ৰহণ কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হৈছে। পৰৱৰ্তী আঞ্চলিক বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।